কেয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। আজি প্ৰধান বাতৰিৰ ভিতৰত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বিশিষ্ট সংস্কৃত পণ্ডিত জগতগুৰু ৰামভদ্ৰাচাৰ্যক 58 সংখ্যক জ্ঞানপীঠ বঁটা প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি চোৰাংচোৱা তথ্য বিনিময়ৰ নতুন সংস্থা উদ্বোধন কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি স্পষ্ট কৰিবলৈ চৰকাৰে বিভিন্ন দেশলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। তীখা আৰু গধুৰ উদ্যোগ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে আজি নতুন দিল্লীত তীখা মন্ত্ৰালয়ৰ নতুন ৱেবছাইট মুকলি কৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বিশিষ্ট সংস্কৃত পণ্ডিত জগতগুৰু ৰামভদ্ৰাচাৰ্যক 2023 বৰ্ষৰ বাবে 58 সংখ্যক জ্ঞানপীঠ বঁটা প্ৰদান কৰে। জগতগুৰু ৰামভদ্ৰাচাৰ্য আৰু বিশিষ্ট উৰ্দু কবি তথা সংগীতকাৰ গুলজাৰক 2023 বৰ্ষৰ এই সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই উপলক্ষে ৰাষ্ট্ৰপতিয়ে দুয়োগৰাকী সাহিত্যিকক অভিনন্দন জনায়। অনুষ্ঠানত জগতগুৰু ৰামভদ্ৰাচাৰ্যই নিজৰ আনন্দ প্ৰকাশ কৰি কয় যে এই বঁটাই তেওঁৰ কৰ্মৰাজিক পৰিচয় প্ৰদান কৰিলে। অপাৰেশ্যন সিন্দুৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় ৰাজনৈতিক ইচ্ছাশক্তি, চোৰাংচোৱা সংস্থাৰ সঠিক তথ্য আৰু আমাৰ তিনিওটা সশস্ত্ৰ বাহিনীৰ নিৰ্ভুল আক্ৰমণাত্মক ক্ষমতাৰ অনন্য প্ৰতীক। নতুন দিল্লীত আজি চোৰাংচোৱা তথ্য বিনিময়ৰ নতুন সংস্থা উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এইদৰে কয়, অপাৰেশ্যন সিন্দুৰৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি স্পষ্ট কৰিবলৈ চৰকাৰে বিভিন্ন দেশলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। সূত্ৰসমূহে জনোৱা মতে প্ৰতিটো প্ৰতিনিধি দলত শাসক আৰু বিৰোধী দুয়ো পক্ষৰ সাংসদ থাকিব বুলি আশা কৰা হৈছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে নতুন দিল্লীত সাংবাদিকৰ আগত কয় যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কূটনৈতিক প্ৰচাৰ পদক্ষেপৰ বিষয়ে তেওঁলোকৰ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে কথা পাতিছে। উল্লেখযোগ্য যে পাকিস্তানত আৰম্ভ হৈ বিশ্বলৈ বিয়পি যোৱা সন্ত্ৰাসবাদৰ ক্ষেত্ৰত নতুন দিল্লীৰ স্থিতি আৰু অধিক স্পষ্ট কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু অহা সপ্তাহত এই কাৰ্যসূচী আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। জম্মু কাশ্মীৰৰ কুলগাম আৰু পুলৱামা জিলাত শেহতীয়াকৈ 6 সন্ত্ৰাসবাদীক নিৰ্মূল কৰা সন্ত্ৰাসবাদ বিৰোধী অভিযানক জম্মু কাশ্মীৰৰ নিৰাপত্তা বাহিনীয়ে তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰিছে। শ্ৰীনগৰত সংবাদ মাধ্যমৰ আগত ভাষণ দি মেজৰ জেনেৰেল ধনঞ্জয় যোশী, জি অ' চি ভিক্টৰ ফৰ্চ, কাশ্মীৰ আৰক্ষী মহাপৰিদৰ্শক ভি কে বিডি, চি আৰ পি এফ মিতেশ কুমাৰে 48 ঘণ্টীয়া অভিযানৰ সবিশেষ প্ৰদান কৰে। শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত সন্ত্ৰাস বিৰোধী প্ৰচেষ্টা তীব্ৰতৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আৰক্ষী মহাপৰিদৰ্শক ভি কে বিডিয়ে কয় যে কোনো অসামৰিক লোক হতাহত নোহোৱাকৈ এই অভিযান চলোৱা হৈছিল। মেজৰ জেনেৰেল ধনঞ্জয় যোশীয়ে কয় যে সক্ৰিয় চোৰাংচোৱাৰ ফলত শ্বপিয়ানত 3 আৰু পুলৱামাৰ 3 সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ সফল হৈছে। শ্ৰী মিতেশ কুমাৰে জনসাধাৰণৰ সহযোগিতাৰ প্ৰশংসা কৰে। বিষয়াসকলে অসামৰিক সুৰক্ষা সুনিশ্চিত কৰাৰ সমান্তৰালকৈ সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। কেন্দ্ৰীয় কয়লা খনি মন্ত্ৰী তথা তেলেংগানা ৰাজ্যিক বিজেপিৰ অধ্যক্ষ জি কিষাণ ৰেড্ডীয়ে আজি কয় যে ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰি পাকিস্তানত আশ্ৰয় লোৱা সন্ত্ৰাসবাদীসকলক গতাই দিলে আৰু পাকিস্তান অধিকৃত কাশ্মীৰ এৰিলেহে পাকিস্তানৰ সৈতে আলোচনা সম্ভৱ হ'ব। হায়দৰাবাদত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে এই দুটা চৰ্ত পূৰণ হলেহে পাকিস্তানৰ সৈতে আলোচনা সম্ভৱ হ'ব। তেওঁ সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া বাবে পাকিস্তানক সমালোচনা কৰে আৰু এই ক্ষেত্ৰত ভাৰতৰ দৃঢ় স্থিতিৰ বিষয়ে উল্লেখ কৰি কয় যে অপাৰেশ্যন সিন্দুৰৰ সফলতা এক প্ৰাৰম্ভিক পৰ্যায়হে। মন্ত্ৰীগৰাকীয়ে পাকিস্তানত থকা সন্ত্ৰাসবাদী শিবিৰ সম্পূৰ্ণ নিৰ্মূল কৰাৰ লগতে কোনোধৰণৰ কূটনৈতিক আলোচনাৰ পূৰ্বে পাকিস্তান অধিকৃত কাশ্মীৰ খালী কৰাৰ ওপৰত জোৰ দিয়ে। শ্ৰীৰেড্ডীয়ে অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ বাবে ভাৰতীয় সেনাৰ সন্মানাৰ্থে আয়োজিত ত্ৰিৰংগ যাত্ৰা হায়দৰাবাদত কাইলৈ অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে ভাৰতীয় সেনাৰ সাফল্যৰ বাবে আয়োজিত এই অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। ভাৰতীয় বৈদেশিক বাণিজ্য প্ৰতিষ্ঠান চমুকৈ IIFTA সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ডুবাইত ইয়াৰ প্ৰথমটো বিদেশৰ চৌহদ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ই IIFTAৰ বিশ্বব্যাপী সম্প্ৰসাৰণৰ এক মূল পদক্ষেপ হিচাপে বিবেচিত হ'ব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে ইয়াৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ অন্তৰ্ভুক্তিকৰণ শক্তিশালী হ'ব আৰু ই ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ নীতিসমূহ সঁচা অৰ্থত প্ৰতিফলিত কৰিব। তেওঁ লগতে কয় যে এই নতুন চৌহদ ভাৰত UAEৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ এক প্ৰমাণ আৰু ই ভৱিষ্যতৰ ব্যৱসায়িক নেতাসকলক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। তীখা আৰু গধুৰ উদ্যোগ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে আজি নতুন দিল্লীত তীখা মন্ত্ৰালয়ৰ নতুন ৱেবছাইট মুকলি কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীকুমাৰস্বামীয়ে কয় যে এই ৱেবছাইটটোৱে সঠিক সময়ত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰি অংশীদাৰসকলক সবলীকৰণ কৰিব। স্বচ্ছতা আৰু দক্ষতা বৃদ্ধিৰ বাবে ডিজাইন কৰা এই ৱেবছাইটটো উন্নত চাইবাৰ সুবিধা প্ৰদান কৰাৰ লগতে ইয়াক ব্যৱহাৰকাৰী অনুকূল হিচাপে প্ৰস্তুত কৰি উলিওৱা হৈছে। ই ভাৰত চৰকাৰৰ ৱেবছাইটসমূহৰ বাবে নিৰ্দেশিকাৰ সৈতে প্ৰৱেশাধিকাৰৰ সন্মতিও প্ৰদান কৰিব। ৱেবছাইটটোৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আধুনিক ডিজাইন, নীতি দস্তাবেজ আৰু উদ্যোগৰ তথ্য অন্তৰ্ভুক্ত হৈ আছে। এই ৱেবছাইটটো বিভিন্ন ভাৰতীয় ভাষাত উপলব্ধ হ'ব আৰু ইয়াত ভাৰতীয় তীখা উদ্যোগৰ বিষয়ে বিস্তৃত বিৱৰণ পোৱা যাব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে আজি কয় যে ত্ৰিপুৰা ৰাজ্যৰ দক্ষিণৰ জিলাত এমএনৰেগাৰ অধীনত নাম পঞ্জীয়ন কৰা 97.55% জব কাৰ্ডধাৰীয়ে চাকৰি লাভ কৰি আহিছে। বেলোনিয়াত দক্ষিণ ত্ৰিপুৰা ভ্ৰমণৰ দ্বিতীয় তথা অন্তিম দিনত আজি সংবাদমেলত ভাষণ দি শ্ৰীমুৰুগানে 97,000 লোকৰ এমএনৰেগা জব কাৰ্ড আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে আঁচনিখনত উল্লেখ থকা অনুসৰি নিয়োগৰ দাবী কৰা আৰু দক্ষতাহীন কাম কৰিবলৈ ইচ্ছুক গ্ৰাম্য পৰিয়ালৰ প্ৰায় 2,000 অধিক প্ৰাপ্তবয়স্ক লোকক 100 দিনৰ মজুৰি প্ৰদানৰ নিশ্চয়তা দিয়া হৈছে। ইয়াৰ উপৰিও পি এম কিষাণ সন্মান নিধিৰ অধীনত 21,000 অধিক খেতিয়কে নিজৰ বেংকৰ একাউণ্টত পোনপটীয়াকৈ প্ৰতিমাহে 600 টকা লাভ কৰিছে। জিলাখনত 28,000 লাখপতি বাইদেউ থকাৰ উপৰি প্ৰায় 7,000 মহিলা আত্মসহায়ক গোটত নিয়োজিত হৈ আছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। কেন্দ্ৰৰ বিভিন্ন ধবজাবাহী আঁচনিয়ে জিলাখনত অতি প্ৰয়োজনীয় পৰিৱৰ্তন অনাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত জিলাখনত চৰকাৰে 21,000 ঘৰ চিনাক্ত কৰিছে বুলিও ডঃ মুৰুগানে উল্লেখ কৰে। সন্ত্ৰাসবাদৰ সমৰ্থন কৰাৰ ক্ষেত্ৰত পাকিস্তানে বিভিন্ন ভূমিকা গ্ৰহণ কৰিছে। বিভিন্ন সন্ত্ৰাসবাদী সংগঠনক বিত্তীয় সাহায্য প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন সন্ত্ৰাসবাদী গোটৰ সৈতে দেশখনৰ পোনপটীয়া সম্পৰ্কৰ তথ্য প্ৰমাণ পোৱা গৈছে। এটা ব্ৰিটিছ বাতৰি প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা মহম্মদ আছিফে 3 দশক ধৰি পাকিস্তানে সন্ত্ৰাসবাদী গোটক সমৰ্থন আগবঢ়াই অহাৰ কথাটো স্বীকাৰ কৰিছে। পেহেলগামত হোৱা শেহতীয়া সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীৰ এনে স্বীকাৰোক্তিয়ে আঞ্চলিক স্থিৰতাৰ ক্ষেত্ৰত পাকিস্তানৰ ভূমিকা সন্দৰ্ভত বহুতো প্ৰশ্ন উত্থাপিত হৈছে। সন্ত্ৰাসবাদী সংগঠনক আগবঢ়োৱা সমৰ্থনৰ বাবে পাকিস্তানৰ স্বৰূপ সমগ্ৰ বিশ্বৰ সন্মুখত প্ৰকাশ পোৱাৰ লগতে দেশখন সন্ত্ৰাসবাদী নিৰাপদ আশ্ৰয়স্থল হিচাপে পৰিগণিত হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিশ্ব সম্প্ৰদায়ে পাকিস্তানক বিভিন্ন ক্ষেত্ৰত কূটনৈতিকভাৱে অকলশৰীয়া কৰিছে। যোৱা মাহত পেহেলগামত হোৱা আক্ৰমণৰ ঘটনাৰ পাছত ভাৰতে পাক অধিকৃত কাশ্মীৰ তথা পাকিস্তানৰ 9টা সন্ত্ৰাসবাদী শিবিৰত অপাৰেচন সিন্দুৰৰ জৰিয়তে ভয়ানক আক্ৰমণ চলায়। ছৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ তথা চীনকে ধৰি এতিয়ালৈ পাকিস্তানৰ মিত্ৰ দেশ হিচাপে পৰিগণিত হৈ অহা দেশসমূহেও পাকিস্তানৰ পৰা দূৰত্ব অৱলম্বন কৰিছে। ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদে লস্কৰ ই তৈয়বাৰ দৰে সন্ত্ৰাসবাদী গোটসমূহৰ সৈতে পাকিস্তানৰ সম্পৰ্কৰ ওপৰত বিশেষভাৱে দৃষ্টিপাত কৰাৰ লগতে পাকিস্তানে দক্ষিণ এছিয়াত কৌশলগত ক্ষমতা বজাই ৰখাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা উত্তেজনাময় পৰিৱেশৰ বাবে সাময়িকভাৱে স্থগিত ৰখা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈ চেন্নাইৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া লীগ পৰ্যায়ৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। 8 মে'ত খেল চলি থকা অৱস্থাত স্থগিত হোৱা পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজৰ খেলখন 24 মে'ত জয়পুৰত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বিশিষ্ট সংস্কৃত পণ্ডিত জগতগুৰু ৰামভদ্ৰাচাৰ্যক 58 সংখ্যক জ্ঞানপীঠ বঁটা প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি চোৰাংচোৱা তথ্য বিনিময়ৰ নতুন সংস্থা উদ্বোধন কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি স্পষ্ট কৰিবলৈ চৰকাৰে বিভিন্ন দেশলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ কথা পৰিকল্পনা কৰিছে। তীখা আৰু গধুৰ উদ্যোগ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে আজি নতুন দিল্লীত তীখা মন্ত্ৰালয়ৰ নতুন ৱেবছাইট মুকলি কৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।